Ia Akahbani. বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে কুমাৰ ডেভিড দাস। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছত কৃত্ৰিম বুদ্ধিমত্তা শীৰ্ষ সন্মিলনৰ সুযোগতে কালি ইষ্টনিয়াৰ ৰাষ্ট্ৰপতি এলাৰ কেৰিছৰ সৈতে বিভিন্ন বিষয়ক লৈ আলোচনাত মিলিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'য়ে কালি পেৰিছত চতুৰ্দশ ভাৰত ফ্ৰান্স মুখ্য কাৰ্যবাহী বিষয়া CEO ফৰামক সম্বোধি ভাষণ দিয়ে। মাঘী পূৰ্ণিমা উপলক্ষে আজি প্ৰয়াগৰাজৰ মহাকুম্ভমেলাত পবিত্ৰ স্নান চলি আছে। 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত 54টা সোণৰ পদকেৰে ছাৰ্ভিচেছে পদক তালিকাৰ শীৰ্ষস্থান দখল কৰিছে। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা তিনিখনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ চূড়ান্ত খেলখন আজি আহমেদাবাদত অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি পেৰিছত কৃত্ৰিম বুদ্ধিমত্তা শীৰ্ষ সন্মিলনৰ সুযোগতে ইষ্টনিয়াৰ ৰাষ্ট্ৰপতি এলাৰ কেৰিছক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাৰ মাজত এয়া প্ৰথমটো সাক্ষাৎকাৰ আছিল। প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি কেৰিছক গণতন্ত্ৰ, আইনৰ শাসন আৰু স্বাধীনতাৰ মূল্যবোধ তথা বহুবাদিত্বৰ আধাৰত দুয়োখন দেশৰ মাজত থকা গভীৰ আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ বিষয়ে আলোকপাত কৰে। নেতা দুগৰাকীয়ে বাণিজ্য আৰু বিনিয়োগৰ লগতে তথ্য প্ৰযুক্তি আদি বিভিন্ন খণ্ডত উভয় ৰাষ্ট্ৰৰ দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি পোৱাৰ বাবে সন্তোষ প্ৰকাশ কৰে। তেওঁলোকে সম্প্ৰতি চাইবাৰ নিৰাপত্তা খণ্ডত অব্যাহত থকা দ্বিপাক্ষিক সহযোগিতাৰ বিষয়েও আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ইষ্টনিয়া চৰকাৰ আৰু ইয়াৰ কোম্পানীসমূহক ভাৰতে আগবঢ়োৱা ডিজিটেল ইণ্ডিয়া কাৰ্যসূচীসমূহৰ সুযোগ গ্ৰহণ কৰি দেশৰ বিকাশত সহযোগিতা আগবঢ়োৱাৰ বাবেও আমন্ত্ৰণ জনায়। দুয়োগৰাকী নেতাই ভাৰত আৰু ইউৰোপীয় সংঘৰ কৌশলগত সহযোগিতা সন্দৰ্ভতো ভাৰত আৰু ইষ্টনিয়াৰ অংশীদাৰিত্বৰ গুৰুত্ব সম্পৰ্কে উল্লেখ কৰে। নেতা দুগৰাকীয়ে ৰাষ্ট্ৰসংঘত সহযোগিতাকে ধৰি দ্বিপাক্ষিক গুৰুত্ব থকা বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় সন্দৰ্ভতো মত বিনিময় কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'য়ে কালি পেৰিছত চতুৰ্দশ ভাৰত ফ্ৰান্স মুখ্য কাৰ্যবাহী বিষয়া CEO মঞ্চক সম্বোধি ভাষণ দিয়ে। দুয়োগৰাকী নেতাই ব্যৱসায়িক সম্পৰ্ক আৰু উদ্ভাৱনক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে দোহাৰে। এই মঞ্চৰ জৰিয়তে উভয় দেশৰ শীৰ্ষ পৰ্যায়ৰ ঔদ্যোগিক নেতাসকলে একেলগে বহনক্ষম উন্নয়ন, আন্তঃগাঁথনি, কৃত্ৰিম বুদ্ধিমত্তা, প্ৰতিৰক্ষা, এৰস্পেচ আদি ক্ষেত্ৰসমূহৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত দেশখনত শেহতীয়াকৈ কৰা অৰ্থনৈতিক সংস্কাৰ, স্থিৰ নীতি আদিৰ বাবে ভাৰত বিশ্বৰ বিনিয়োগৰ কেন্দ্ৰ হিচাপে পৰিগণিত হৈ উঠাৰ বিষয়েও আলোকপাত কৰে। সুগম ব্যৱসায়ৰ বাবে কৰ গাঁথনি সৰল কৰি তোলাৰ লগতে অসামৰিক পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত ব্যক্তিগত অংশীদাৰিত্বত অনুমতি প্ৰদান আৰু বীমা ক্ষেত্ৰত 100% প্ৰত্যক্ষ বিদেশী বিনিয়োগ FDIৰ বাবে মুকলি কৰি দিয়াৰ বিষয়েও আলোচনা কৰা হয়। তেওঁ কয় যে নিয়ন্ত্ৰণৰ ক্ষেত্ৰত থকা সংশোধনে ভাৰতৰ আৰ্থিক কাম কাজ অধিক বিশ্বাসযোগ্য আৰু ফলপ্ৰসূ কৰি তুলিছে। প্ৰধানমন্ত্ৰীয়ে ফ্ৰান্সৰ কোম্পানীসমূহক প্ৰতিৰক্ষা, শক্তি, মহাকাশ, স্বাস্থ্যৰ যতন আদি বিভিন্ন খণ্ডত বিনিয়োগৰ বাবেও আহ্বান জনায়। বিদেশ মন্ত্ৰী এছ জয়শংকৰেও এই মঞ্চত ভাষণ দি উদ্ভাৱন আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত বিশ্বজনীন সহযোগিতাৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। অসমৰ ঔদ্যোগিক আৰু আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে অহা 25 আৰু 26 ফেব্ৰুৱাৰীত গুৱাহাটীত আয়োজিত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে পূৰ্ণগতিত প্ৰস্তুতি অব্যাহত আছে। এই সন্মিলনৰ অংশ হিচাপে অহা 24 ফেব্ৰুৱাৰীত সৰ্ববৃহৎ ঝুমুৰ নৃত্যৰ অনুষ্ঠান অনুষ্ঠিত হ'ব। এই উপলক্ষে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আয়োজিত ঝুমুৰ বিনন্দিনী কাৰ্যসূচীত ৰাজ্যখনৰ 8,000তকৈও অধিক চাহ বাগিচাৰ শিল্পীয়ে অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও এই অনুষ্ঠানত উপস্থিত থকাৰ কথা। বিভিন্ন জিলাত ইতিমধ্যে শিল্পীসকলক বাছনি কৰি মূল কাৰ্যসূচীৰ বাবে অনুশীলন অব্যাহত ৰখা হৈছে। এই উপলক্ষে কালিৰে পৰা বৰাক উপত্যকাৰ 3খন জিলাৰ পৰা এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলগীয়া 346গৰাকী নিৰ্বাচিত শিল্পীৰ বাবে এখন মাণ্ডলিক ঝুমুৰ নৃত্যৰ কৰ্মশালা আৰম্ভ হৈছে। জিলা পৰ্যায়ৰ অনুশীলনসমূহ ৰাজ্যখনৰ বিভিন্ন মন্ত্ৰীয়ে পৰ্যবেক্ষণ কৰি আছে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু কৌশিক ৰায়ে কালি শিলচৰৰ কৰ্মশালাত উপস্থিত থাকে। দেশৰ মুঠ প্ৰত্যক্ষ কৰ সংগ্ৰহৰ পৰিমাণ প্ৰতি বছৰে 14.69% বৃদ্ধি হৈ চলিত বিত্তীয় বৰ্ষত 17,78,000 কোটি টকা হৈছেগৈ। কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদে এই তথ্য প্ৰকাশ কৰিছে। 2023-24 বিত্তীয় বৰ্ষৰ তুলনাত মুঠ প্ৰত্যক্ষ কৰ সংগ্ৰহৰ পৰিমাণ 19% বৃদ্ধি পাইছে বুলিও পৰিষদৰ তথ্যত প্ৰকাশ হৈছে। এতিয়া পৰৱৰ্তী বাতৰি শুনক। কুমাৰদেৱ হিদাসৰ পৰা।
মাঘী পূৰ্ণিমা উপলক্ষে আজি প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত পবিত্ৰ স্নান চলি আছে। বিশেষ কল্পবাস নিয়মৰ সমাপনৰ ক্ষেত্ৰত এই স্থানৰ অসীম মহত্ব আছে। এই বছৰ মহাকুম্ভ মেলাত 10 লাখতকৈ অধিক কল্পবাসীয়ে অংশগ্ৰহণ কৰিছে। পৰম্পৰা অনুসৰি মহাকুম্ভত কল্পবাসক বিশেষভাৱে ফলদায়ী হিচাপে মানি অহা হৈছে। মাঘী পূৰ্ণিমা পৰ্যন্ত প্ৰয়াগৰাজৰ সংগমস্থলীত কল্পবাস কৰিলে 1000 বছৰৰ তপস্যাৰ ফল প্ৰাপ্তি হয় বুলি জনবিশ্বাস প্ৰচলিত হৈ আহিছে। উত্তৰ প্ৰদেশ চৰকাৰে এই উপলক্ষে যাতায়াতৰ বিশেষ ব্যৱস্থা কৰাৰ লগতে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। বিশ্বৰ সৰ্ববৃহৎ ধাৰ্মিক সমাৱেশ মহাকুম্ভ মেলা যোৱা 13 জানুৱাৰীত আৰম্ভ হৈছিল আৰু এতিয়ালৈ 46 কোটিতকৈ অধিক ভক্তই সংগমস্থলত পবিত্ৰ স্নান কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি আমেৰিকাৰ উপৰাষ্ট্ৰপতি জি ডি ৱেন্স আৰু তেওঁৰ পৰিয়ালক সাক্ষাৎ কৰে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰকাশ কৰে যে ৱেন্সৰ সৈতে তেওঁ বিভিন্ন বিষয়ক লৈ আলোচনাত মিলিত হয়। শ্ৰীমোদীয়ে লগতে উপৰাষ্ট্ৰপতিগৰাকীৰ পুত্ৰৰ জন্মদিন উদযাপনত অংশ লোৱাৰ বাবে সন্তোষ প্ৰকাশ কৰে। ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা 3খনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ চূড়ান্ত খেলখন আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন দুপৰীয়া 1:30 বজাত আৰম্ভ হ'ব। ঘৰুৱা দল ভাৰতে ইতিমধ্যে 2-0 ফলাফলেৰে শৃংখলা হস্তগত কৰিছে। ভাৰতে সমগ্ৰ শৃংখলাত নিজৰ সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখি প্ৰথম 2খন এদিনীয়াতে 4 উইকেটত বিজয় সাব্যস্ত কৰিছিল। কটকত অনুষ্ঠিত শৃংখলাৰ শেহতীয়া খেলখনত অধিনায়ক ৰোহিত শৰ্মাৰ দৰ্শনীয় শতকেৰে ভাৰতে জয়লাভ কৰিছিল। ICC চেম্পিয়নছ ট্ৰফিত অংশগ্ৰহণ কৰাৰ পূৰ্বে 2খন দেশে আজি খেলখনত জয়ৰ বাবে চেষ্টা চলাব। ভাৰতৰ বেগী বলাৰ জাছপ্ৰীত বুমৰাক পিঠিৰ আঘাতৰ বাবে চেম্পিয়নছ ট্ৰফিলৈ ঘোষণা কৰা ভাৰতৰ দলৰ পৰা বাদ দিয়া হৈছে। বুমৰাৰ ঠাইত হৰ্ষিত ৰাণাক দলত স্থান দিয়া বুলি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদে কালি নিশা ঘোষণা কৰে। ৰাণাই ইংলেণ্ডৰ বিৰুদ্ধে চলিত এদিনীয়া শৃংখলাত সুন্দৰ প্ৰদৰ্শনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। ইপিনে যশস্বী জয়ছৱালৰ স্থানত বৰুণ চক্ৰৱৰ্তীক দলত অন্তৰ্ভুক্ত কৰা হৈছে। জয়ছৱালৰ উপৰি মহম্মদ চিৰাজ আৰু শুভম দুবে নন ট্ৰেভেলিং ছাবষ্টিটিউট অৰ্থাৎ ডুবাইলৈ যাত্ৰা নকৰা বিকল্প খেলুৱৈ ৰূপে দলত থাকিব। অহা 20 ফেব্ৰুৱাৰীত ভাৰতে চেম্পিয়নছ ট্ৰফিৰ প্ৰথমখন খেলত বাংলাদেশ আৰু 23 তাৰিখে পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। 2 মাৰ্চত ৰূপৰ অন্তিমখন খেলত ভাৰতে নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব। 9 অভিলেখ আৰু তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰে উত্তৰাখণ্ডত অনুষ্ঠিত 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা আকৰ্ষণীয় পৰ্যায়ত উপনীত হৈছে। কালিৰ বিভিন্ন শিতানৰ খেলসমূহৰ ভিতৰত ছাৰ্ভিচেছৰ ইশাক ইকবালে টেনিছৰ পুৰুষৰ একক শাখাত সোণৰ পদক লাভ কৰে। মহিলাৰ একক শাখাত বৈদেহী চৌধুৰীয়ে চূড়ান্ত বিজয়ৰ সন্মান অৰ্জন কৰাৰ বিপৰীতে দ্বৈত মিশ্ৰিত শাখাত গুজৰাটে স্বৰ্ণ পদক দখল কৰে। টেবুল টেনিছত পুৰুষ আৰু মহিলাৰ উভয় শাখাতে পশ্চিমবংগৰ খেলুৱৈয়ে সম্পূৰ্ণ আধিপত্য বিস্তাৰ কৰি সোণৰ পদক লাভ কৰে। ইপিনে জুডোত মহিলাৰ শাখাত উত্তৰাখণ্ডৰ উন্নতি শৰ্মা আৰু পুৰুষৰ শাখাত পাঞ্জাৱৰ হৰ্ষপ্ৰীতে চূড়ান্ত বিজয়ৰ খিতাপ অৰ্জন কৰে। ভাৰোত্তোলনত অনূৰ্ধ 90 কেজি শাখাত মধ্যপ্ৰদেশৰ ব্ৰহ্মকুমাৰ ভাটছে স্বৰ্ণপদক লাভ কৰে। পুৰুষৰ 20 কিলোমিটাৰ শাখাৰ বেগাই খোজকঢ়াৰ প্ৰতিযোগিতাত ছাৰ্ভিচেছৰ 14 বছৰীয়া ক্ৰীড়াবিদ ছাৰ্ভিন ছেবাষ্টিয়ানে 1:21:23 দৌৰ সম্পূৰ্ণ কৰি নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সমৰ্থ হয়। আন 5গৰাকী ক্ৰীড়াবিদো পূৰ্বৰ অভিলেখসমূহ অতিক্ৰম কৰে। মহিলাৰ বেগাই খোজকঢ়াৰ প্ৰতিযোগিতাৰ 10 কিলোমিটাৰ শাখাত হাৰিয়ানাৰ ৰবীনাই 45:52 ৰাষ্ট্ৰীয় ক্ৰীড়াৰ নতুন অভিলেখ ৰচাৰ লগতে আন 9গৰাকী ক্ৰীড়াবিদে পূৰ্বৰ অভিলেখ ভংগ কৰে। 800 মিটাৰ দৌৰ প্ৰতিযোগিতাৰ ছাৰ্ভিচেছৰ হৈ মহম্মদ আফজলে পুৰুষৰ শাখাত আৰু মহিলাৰ শাখাত দিল্লীৰ কে এম চেন্দাই স্বৰ্ণপদক লাভ কৰে। পদক তালিকাত সম্প্ৰতি 54টা সোণৰ পদক অৰ্জন কৰা ছাৰ্ভিচেছ শীৰ্ষত আৰু 39টা স্বৰ্ণপদকেৰে মহাৰাষ্ট্ৰ দ্বিতীয় স্থানত আছে। আনহাতে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ পৰৱৰ্তী অৰ্থাৎ 39 সংখ্যক সংস্কৰণ মণিপুৰত অনুষ্ঠিত হ'ব বুলি কালি ঘোষণা কৰা হয়। সামৰাৰ পূৰ্বে এতিয়া প্ৰধানমন্ত্ৰীকেইটা পুনৰবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছত কৃত্ৰিম বুদ্ধিমত্তা শীৰ্ষ সন্মিলনৰ সুযোগতে কালি ইষ্টনীয় ৰাষ্ট্ৰপতি এলাৰ কেৰিছৰ সৈতে বিভিন্ন বিষয়ক লৈ আলোচনাত মিলিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'য়ে কালি পেৰিছত 4ৰ্দশ ভাৰত ফ্ৰান্স মুখ্য কাৰ্যবাহী বিষয়া CEO মঞ্চক সম্বোধি ভাষণ দিয়ে। মাঘী পূৰ্ণিমা উপলক্ষে আজি প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত পবিত্ৰ স্নান চলি আছে আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা 3খনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ চূড়ান্ত খেলখন আজি আহমেদাবাদত অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত।